প্ৰভু যীশুৰ নামেৰে আপোনাক ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো প্ৰিয় শ্ৰোতা। আপোনালৈ আগবঢ়াইছো জীৱনৰ ক্লান্তি আৰু যন্ত্ৰণাক হাত পেলাব পৰা জীৱনময় বাক্যৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই নতুন কাৰ্যসূচীলৈ আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। এয়া আমি আকৌ আপোনাৰ ওচৰলৈ লৈ আহিছো ঈশ্বৰৰ মধুময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো পৰম পিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। আপুনি নিশ্চয় আমাৰ অনুষ্ঠানসমূহ নিয়মিতভাৱে শুনি আহিছে। অনুষ্ঠানসমূহ শুনাৰ যোগেদি আপুনি আপোনাৰ ব্যক্তিগত জীৱনত কিবা প্ৰকাৰে লাভৱান হৈছেনে বাৰু, অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে বাৰু? যোৱা অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়ন শেষ কৰি আজিৰ পৰা আন এখন পুস্তক অধ্যয়ন কৰিবলৈ আগবাঢ়িব খুজিছো। 66খন বিভিন্ন পুস্তকৰ সমষ্টি বাইবেলখন এটা পুথিভঁৰালৰ নিচিনা, আৰু প্ৰতিখন পুস্তকেই বিশেষ দৃষ্টিকোণেৰে ঈশ্বৰক চাবলৈ শিকায়। কিন্তু প্ৰতিখন পুস্তকৰ এক বিশেষ গুৰুত্ব আছে। আজিৰ অনুষ্ঠানত আমি ইজৰা পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছো। কিন্তু তাৰ আগতে আহক আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ গৌৰৱ হওক। তুমি সৰ্বব্যাপী, সৰ্বজ্ঞানী, সৰ্বশক্তিমান ঈশ্বৰ। তুমি আমাৰ সৃষ্টিকৰ্তা, আমাৰ পালনকৰ্তা ঈশ্বৰ। তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাৰ পৰিত্ৰাণদাতা ঈশ্বৰ। আমাৰ দৰে ক্ষুদ্ৰ মানৱক তুমি অৱহেলা নকৰি নৰকৰ পথত যাবলৈ এৰি নিদি আমাক মহান প্ৰেমেৰে প্ৰেম কৰিলা, আৰু নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা, যাতে তেওঁত বিশ্বাস স্থাপন কৰি আমি অনন্ত জীৱন লাভ কৰিব পাৰোঁ। এতিয়া প্ৰভু, তোমাৰ মহান বাক্য অধ্যয়ন কৰিবলৈ আগবাঢ়োতে হে মৰমীয়াল পিতা, আমাৰ মাজলৈ আহা, তোমাৰ বাক্য বুজিবলৈ আমাক সহায় কৰা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন ব্যক্তিক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত আমেন। প্ৰিয় শ্ৰোতা, এজৰা পুস্তকখন অধ্যয়ন কৰাৰ আগতে আমি পুস্তকখনৰ বিষয়ে থূলমূল ধাৰণা এটা কৰি লোৱা ভাল হ'ব। এই পুস্তকখন আপুনি পাব পুৰণি নিয়মত, বাইবেলৰ পুৰণি নিয়ম খণ্ডত। এই পুস্তকৰ লিখক এজৰা, তেওঁ এজন পুৰোহিত। কিন্তু ইছৰাইলৰ জাতি বন্দী অৱস্থাত থকা কাৰণে আৰু জিৰচালেমৰ মন্দিৰ ধ্বংস হৈ থকা কাৰণে তেওঁ পুৰোহিতৰ কাৰ্য কৰিব পৰা নাছিল। কিন্তু ইজৰাই ঈশ্বৰৰ বাক্য অধ্যয়নত কাল নিয়াইছিল। লোকসমূহৰ মাজত বাইবেল অধ্যয়নৰ বাবে সজাগতা আৰু জাগৰণৰ সৃষ্টি তেওঁ কৰিছিল। মানুহৰ মাজত ধৰ্মীয় জাগৰণ অনাৰ ইয়েই ঈশ্বৰ প্ৰদত্ত পন্থা নহয়নে বাৰু? বিখ্যাত শিক্ষক আৰু প্ৰচাৰক এজনে কৈছিল যে আগলৈ যি পুনৰ জাগৰণৰ সৃষ্টি হ'ব, সি হ'ব বাইবেল অধ্যয়নৰ পুনৰ জাগৰণ। ঈশ্বৰৰ মহান বাক্য অধ্যয়নত মন দিলেহে আমাৰ জীৱনলৈ প্ৰকৃত আত্মিক উদ্দীপনা আহে। আমাৰ জীৱন সলনি কৰি দিব পাৰে ঈশ্বৰৰ বাক্যইহে। ইজৰাৰ পুস্তকৰ মূল বিষয়টো হৈছে প্ৰভুৰ বাক্য। এই চুটি পুস্তকখনত আমি 10 বাৰ প্ৰভুৰ বাক্যৰ কথা উল্লেখ কৰা দেখা পাওঁ। মানুহবোৰৰ ধৰ্মীয়, সামাজিক, ব্যৱসায়িক আৰু ৰাজনৈতিক সকলো বিষয়তে প্ৰভুৰ বাক্যই বিশেষ প্ৰভাৱ পেলোৱা আমি দেখিবলৈ পাওঁ। লোকবিলাকে ইছৰাইলৰ ঈশ্বৰৰ বাক্যত কম্পমান হ'ল। এয়াই ইজৰাৰ পুস্তকৰ চাবিকাঠি বুলি আমি ক'ব পাৰোঁ। ইছৰাইল জাতিক বাবিললৈ বন্দী কৰি নিয়াৰ পাছত লিখা 3খন ইতিহাসমূলক পুস্তক আছে, ইজৰা, নহিমিয়া আৰু ইষ্টেৰ। ইজৰা আৰু নহিমিয়া দুয়োজন অতি ওচৰ। ইজৰা আছিল পুৰোহিত, নহিমিয়া আছিল সাধাৰণ মানুহ। কিন্তু তেওঁলোক দুয়োজনে এনেদৰে কাম কৰিছিল যে জিৰচালেমত ঈশ্বৰৰ ইচ্ছা কাৰ্যত পৰিণত হৈছিল। দুয়োজনে লগ হৈ জিৰচালেম নগৰ, দেৱাল আৰু মন্দিৰ পুনৰ নিৰ্মাণ কৰা কাৰ্যত আগভাগ লৈছিল। ইজৰাৰ পুস্তকখনক আমি দুটা প্ৰধান ভাগত ভগাব পাৰোঁ। প্ৰথম ছয়ধ্যায়ত আমি পাওঁ জৰুববাবিলৰ নেতৃত্বত প্ৰায় 50,000 লোক বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা জিৰচালেমলৈ উভতি অহাৰ কথা। তাৰ পাছত 7-10 অধ্যায়ত আমি পাওঁ ইজৰাৰ লগত আৰু প্ৰায় 2,000 লোক উভতি অহাৰ কথা। এতিয়া আমি ইজৰাৰ পুস্তকৰ প্ৰথম অধ্যায়ৰ পৰা পঢ়ি যাওঁ হওক। প্ৰথম পদ, পাছে পাৰস্যৰ কুৰছ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত জিৰিমিয়াৰ দ্বাৰাই কোৱা জিহুৱাৰ বাক্যৰ সিদ্ধিৰ নিমিত্তে জিহুৱাই পাৰস্যৰ কুৰছ ৰজাৰ মন উদগালত তেওঁ নিজৰ ৰাজ্যৰ সকলোফালে ঘোষণা কৰি আৰু জাননীও লিখি এই আজ্ঞা প্ৰচাৰ কৰিলে। মন কৰিলেনে প্ৰিয় শ্ৰোতা, পোনছাতেই ইজৰাই ঈশ্বৰৰ বাক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে। জিহুৱাৰ বাক্যৰ সিদ্ধিৰ নিমিত্তে এই ঘটনাটো ঘটিছে বুলি ইজৰাই প্ৰথমতেই আমাক সোঁৱৰাই দিছে। ইয়াত পাৰস্য ৰজা কুৰছৰ উল্লেখ কৰা হৈছে। তেওঁ প্ৰাচীন কালৰ শাসনকৰ্তাবিলাকৰ ভিতৰত অতি জ্ঞানী আৰু পোহৰ পোৱা ব্যক্তি আছিল। বহুতো ভৱিষ্যৎবাণীৰ তেওঁ বিষয়বস্তু আছিল। তেওঁৰ জন্মৰ আগতেই তেওঁৰ নামকৰণ কৰা হৈছিল। তেওঁ পাৰস্য ৰজা হোৱাৰ প্ৰায় 200 আগতেই। যিচয়া পুস্তক 44:28 পদত আমি পাওঁ, যিজনাই কুৰছৰ বিষয়ে কয় তেওঁ মোৰ মেহ ৰখীয়া আৰু মোৰ বাঞ্ছা সিদ্ধ কৰিব। যিজনাই জিৰচালেমৰ বিষয়েও কয় তাক পুনৰাই সজা হ'ব আৰু মন্দিৰক কয় তোমাৰ ভিত্তিমূল স্থাপন কৰা হ'ব, সেই জিহুৱা ময়েই। যিচয়া 45:1 পদত আমি পাওঁ, যাৰ আগত সকলো জাতিবিলাকক বশীভূত কৰিবলৈ মই তেওঁৰ সোঁহাত ধৰিছো, দুৱাৰবোৰ পুনৰাই জাপ নোখোৱাকৈ যাৰ আগত সেই দুৱাৰবোৰ মুকলি কৰিবলৈ ৰজাবিলাকৰ কঁকাল পেলাম, জিহুৱাই সেই নিজ অভিষিক্ত কুৰছক এই কথা কৈছে। এই সকলোখিনি কথা কুৰছৰ জন্মৰ আগতে লিখা কথা। কুৰছৰ যোগেদি ঈশ্বৰে যি যি কাৰ্য সিদ্ধ কৰিব তাক আগতেই ঘোষণা কৰি থৈছিল। প্ৰকৃততে কুৰছ যীশুখ্ৰীষ্টৰ প্ৰতীকস্বৰূপ। দানিয়েল কুৰছ ৰজাৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী আছিল। নিশ্চয় তেওঁৰ দ্বাৰাই কুৰছে জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰৰ বিষয়ে জানিবলৈ সক্ষম হৈছিল। কুৰছ ৰজাই জানি বুজিয়েই আজ্ঞা দিছিল ইছৰাইল জাতিৰ লোকবিলাকে তেওঁলোকৰ নিজৰ দেশলৈ উভতি যাব পাৰে। সেই কাৰ্যৰ যোগেদি ঈশ্বৰৰ ইচ্ছা পূৰ্ণ হৈছিল। এই কাৰ্যৰ যোগেদি ঈশ্বৰে কৰা ভৱিষ্যৎবাণী ফলিয়াইছিল। কুৰছৰ ৰাজত্বকালতেই দানিয়েলে বহুতো বিখ্যাত ভৱিষ্যৎবাণী কৰিছিল। ইছৰাইল জাতিৰ বিষয়ে কৰা 70 ভৱিষ্যৎবাণীটো এই সময়তেই কৰা। পোনপ্ৰথমে যেতিয়া বাইবেল মানুহৰ হাতলৈ আহিছিল, ইয়াৰ 4 এভাগ কেৱল মাত্ৰ ভৱিষ্যৎবাণী আছিল। এই ভৱিষ্যৎবাণীবোৰৰ বেছিভাগেই ইতিমধ্যে ফলিয়াইছে। ইজৰা 1:1 পদতো আমি এনে এটা ভৱিষ্যৎবাণী ফলিওৱা দেখিছো। যীশুখ্ৰীষ্টৰ প্ৰথম আগমনৰ বিষয়ে কৰা প্ৰায় 300 অধিক ভৱিষ্যৎবাণী ইতিমধ্যে ফলিয়াইছে। যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনৰ বিষয়েও প্ৰায় 300 অধিক ভৱিষ্যৎবাণী আছে বুলি পণ্ডিতসকলে কয়। প্ৰিয় শ্ৰোতা, যীশুখ্ৰীষ্ট যে পুনৰ আহিব আৰু তেওঁত বিশ্বাস কৰা প্ৰতিজন লোকেই তেওঁৰ সৈতে স্বৰ্গত বাস কৰিব, সেই কথা আপুনি জানেনে? যীশুখ্ৰীষ্টৰ জন্মৰ বিষয়ে পুৰণি নিয়মত ভৱিষ্যৎবাণী কৰা হৈছিল আৰু সেই বিষয়ে 4 কথা বিশেষভাৱে কোৱা হৈছিল, যে তেওঁ বৈতলেহেমত জন্মিব, তেওঁক নাচৰতীয়া বোলা হ'ব, তেওঁক মিছৰ দেশৰ পৰা মাতি অনা হ'ব আৰু জিৰচালেমৰ ওচৰৰ সৰু চহৰ ৰামাত ক্ৰন্দন আৰু মহাশোকৰ বিলাপ শুনা যাব। এই 4 ছবি মুঠিয়ে লিখা শুভবাৰ্তাত খাপ খাই পৰিছে আৰু তাতেই আমি বৰদিনৰ কাহিনীটো পাওঁ। মুঠিয়ে লিখা শুভবাৰ্তা 2 অধ্যায়ত এই সকলোবোৰ ভৱিষ্যৎবাণী ফলিওৱাৰ কথা আমাক কোৱা হৈছে। ইজৰা 1:1 পদতো এটা ভৱিষ্যৎবাণী ফলিয়াইছে। 70 বন্দীকালৰ অন্ত পৰিল, এটি ৰাজ আজ্ঞা ঘোষণা কৰা হ'ল আৰু ইছৰাইলৰ লোকসকল নিজ ৰাজ্যলৈ উভতি যাব পৰা হ'ল। অৱশ্যে কম সংখ্যক লোকে উভতি গ'ল। মুকলি কৰি দিওঁতেও বহুত মানুহ মুকলি হ'ব যে নিবিচাৰে, তাৰ উদাহৰণ আমি ইয়াতেই পাওঁ। খ্ৰীষ্টৰ যুগেৰেও মানৱ জাতিলৈ পৰিত্ৰাণ আগবঢ়োৱা হৈছে বিনামূল্যে, কিন্তু মানুহে গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে। ইয়াতকৈ পৰিতাপৰ কথা আৰু কি থাকিব পাৰে? আপুনি বাৰু সেই পৰিত্ৰাণ গ্ৰহণ কৰিছেনে? দ্বিতীয় পদ, পাৰস্যৰ কুৰছ ৰজাই এই কথা কৈছে, স্বৰ্গৰ ঈশ্বৰ জিহুৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দান কৰিলে আৰু তেওঁৱেই জিহুদা দেশৰ জিৰচালেমত তেওঁৰ নিমিত্তে এটা গৃহ নিৰ্মাণ কৰিবৰ ভাৰ মোক দিলে। কুৰছৰ এই আজ্ঞাপত্ৰ বিশেষভাৱে মন কৰিবলগীয়া। তেওঁ কৈছে পৃথিৱীৰ সকলো ৰাজ্য তেওঁক দান কৰা হ'ল। বৰ্তমান কালত যিবোৰ দেশ আছে তাৰ কিছুমান হয়তো সেই সময়ত মন কৰিবলগীয়া ঠাইয়েই নাছিল। ইয়াত কুৰছে সেই সময়ত পৃথিৱীত থকা ৰাজ্যবোৰৰ কথাহে কৈছে। কুৰছ পৃথিৱীত থকা সকলো ৰাজ্যৰ ৰজা হৈও উপলব্ধি কৰিছিল যে স্বৰ্গৰ ঈশ্বৰ জিহুৱাইহে সেই সকলো তেওঁক দিছে। আজি বাৰু আমাৰ তথাকথিত সভ্য দেশসমূহৰ কিমানবোৰ শাসনকৰ্তাই এই কথা উপলব্ধি কৰে যে তেওঁ প্ৰকৃততে ঈশ্বৰৰ পৰাহে সেই ক্ষমতা পাইছে? এতিয়া এটা বিশেষ কথালৈ মন কৰক, সেইটো হৈছে স্বৰ্গৰ ঈশ্বৰ। ঈশ্বৰৰ এই বিশেষ নামটো আমি ইজৰা, নহিমিয়া আৰু দানিয়েলত বিশেষভাৱে পাওঁ, ইয়াৰ আগৰ পুস্তকবোৰত নাপাওঁ। এইটো কথা বুজিবলৈ চেষ্টা কৰকচোন। জিৰচালেম যেতিয়া ধ্বংস হ'ল, তেতিয়া ঈশ্বৰক মন্দিৰৰ সেই বিশেষ স্থানত ৰখা ঈশ্বৰ বুলি কোৱাটো টান হৈ পৰিল। জিৰচালেমৰ মন্দিৰ বিনাশ হোৱাৰ লগে লগে ঈশ্বৰৰ বিশেষ মহিমা জ্যোতিও তাৰ পৰা আঁতৰি গ'লগৈ। সেয়েহে তেতিয়াৰে পৰা তেওঁ হৈ পৰিল স্বৰ্গৰ ঈশ্বৰ। জিহিজকেল ভাৱবাদীয়ে জিৰচালেমৰ মন্দিৰৰ পৰা ঈশ্বৰৰ মহিমাপূৰ্ণ জ্যোতি আঁতৰি যোৱা দেখিবলৈ পাইছিল। সেই জ্যোতি খন্তেক থমকি ৰৈ চাইছিল। তেওঁৰ লোকসমূহে প্ৰতিমা পূজা ত্যাগ কৰি পুনৰ তেওঁৰ ওচৰলৈ উভতি আহিবনে নাহে বুলি। এই জ্যোতি নগৰৰ ওপৰে ওপৰে গ'ল, নগৰৰ দেৱালৰ ওপৰেৰে গ'ল আৰু আকৌ থমকি ৰল, কিন্তু মানুহবোৰ ঈশ্বৰলৈ উভতি নাহিল। তাৰ পাছত সেই বিশেষ চাকিনা জ্যোতি জৈতুন পৰ্বতৰ ওপৰলৈ গৈ অলপ সময় ৰল, কিন্তু কোনো লোক ঈশ্বৰলৈ উভতি নাহিল। গতিকে ঈশ্বৰৰ সেই গৌৰৱ, সেই জ্যোতি স্বৰ্গলৈ উঠি গ'ল আৰু পুনৰ ঘূৰি নাহিল। এদিন এজন ব্যক্তিয়ে হাতত ৰছীৰ চেকনি লৈ সেই মন্দিৰত সোমাল আৰু মন্দিৰ পুনৰ পৰিষ্কাৰ কৰিলে। জোহনে লিখা শুভবাৰ্তাৰ দ্বিতীয় অধ্যায়ত সেই ব্যক্তিৰ কথা আমি পাওঁ। যদিও ঈশ্বৰৰ সেই বিশেষ জ্যোতি মানুহে দেখিবলৈ পোৱা নাছিল, সেই জ্যোতি মানৱ শৰীৰৰূপে আহিছিল। তেওঁই আছিল ঈশ্বৰ। সেই মহান প্ৰভু যীশুখ্ৰীষ্টই আছিল মানৱ ৰূপত অহা ঈশ্বৰৰ সেই বিশেষ চাকিনা জ্যোতি। তেওঁ সকলো মহিমা ত্যাগ কৰি পৃথিৱীলৈ আহিছিল, কিন্তু তেওঁ শতকৰা এশভাগে ঈশ্বৰ আছিল আৰু শতকৰা এশভাগ মানুহো আছিল। তেওঁৰ স্বৰ্গীয় মহিমা জ্যোতি ঢাক খাই আছিল বাবেই মানুহে তেওঁক গ্ৰহণ নকৰি ক্ৰুচত দিলে। মানুহে তেওঁক ক্ৰুচত দিলেও তেওঁই আছিল ৰজা। মুঠিয়ে লিখা শুভবাৰ্তাত আমি দেখো তেওঁ ৰজাৰ দৰে জন্মিছিল, ৰজাৰ দৰে জীৱন যাপন কৰিছিল, ৰজাস্বৰূপেই অলৌকিক কাৰ্য সম্পন্ন কৰিছিল, ৰজাস্বৰূপে শিক্ষা দিছিল, ৰজাৰ দৰে তেওঁক বন্দী কৰা হৈছিল, ৰজাৰ দৰে তেওঁক বিচাৰ কৰা হৈছিল আৰু ৰজাৰ দৰেই তেওঁ মৃত্যুবৰণ কৰিছিল। তেওঁক ৰজাৰ নিচিনাকৈ কবৰ দিয়া হৈছিল, ৰজাৰ দৰেই কবৰৰ পৰা পুনৰুত্থিত হৈছিল আৰু ৰজাৰূপেই পুনৰ স্বৰ্গলৈ উভতিছিল। তেওঁ আকৌ এদিন আহিব ৰজাস্বৰূপে। তেওঁ ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু। আজি তেওঁ স্বৰ্গৰ প্ৰভু ঈশ্বৰ। তেওঁক বিচাৰি বৈতলেহেমলৈ আমি যাব নালাগে। তেওঁ স্বৰ্গত আছে, পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আছে। সেই মহান প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ জীৱনৰ ৰজাস্বৰূপে গ্ৰহণ কৰিলেনে প্ৰিয় শ্ৰোতা? যেতিয়া পৃথিৱীৰ পৰা ঈশ্বৰৰ সেই বিশেষ জ্যোতি আঁতৰাই নিয়া হৈছিল, তেতিয়া ঈশ্বৰে তেওঁৰ লোকসমূহক পৰজাতিৰ হাতত শুধাই দিছিল আৰু তেওঁলোকক বন্দী কৰি বাবিললৈ লৈ যোৱা হৈছিল। ইছৰাইলৰ ধৰ্মতন্ত্ৰ তেওঁ ভাঙি দিলে আৰু তেওঁ স্বৰ্গৰ ঈশ্বৰ হৈ থাকিল। তেওঁ আজিও তেওঁলোকৰ বাবে সেই ৰূপতেই আছে আৰু তেওঁ জিৰচালেমলৈ আহি গোটেই জগতৰ ৰজাস্বৰূপে নিজকে প্ৰকাশ নকৰা পৰ্যন্ত তেনেকৈয়ে থাকিব। সেইদিনা জিৰচালেম হ'ব মহান ৰজাৰ নগৰী। এতিয়া পুনৰ ইজৰা পুস্তকৰ প্ৰথম অধ্যায়ৰ দ্বিতীয় পদটোলৈ চাওঁহক। ইয়াত আমি দেখিছো কুৰছ ৰজাই দৃঢ়ভাৱে কৈছে তেওঁ এই যিহুদা দেশৰ জিৰচালেমত তেওঁৰ নিমিত্তে এটা গৃহ নিৰ্মাণ কৰিবৰ ভাৰ মোক দিলে বুলি। অৰ্থাৎ ঈশ্বৰেই সেই কাম কৰিবলৈ তেওঁক আজ্ঞা দিছিল। এই কথা আচৰিত যেন নালাগেনে বাৰু? কাৰণ কুৰছ সেই সময়ৰ পৰজাতিবিলাকৰ ৰজা আছিল। গতিকে তেওঁ দানিয়েল ভাৱবাদীৰ যোগেদি জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰক জানিব পাৰিছিল বুলি আমি অনুমান কৰিব পাৰোঁ। এতিয়া কুৰছে ইমান দিনে বাবিলত বন্দী অৱস্থাত থকা ইছৰাইল জাতিক জিৰচালেমলৈ যাবলৈ মুকলি কৰি দিয়া আমি দেখিবলৈ পাইছো। তৃতীয় পদটো পাঠ কৰিম। তেওঁৰ আটাই প্ৰজাবিলাকৰ মাজৰ যিকোনো লোক তোমালোকৰ মাজত আছে, তাৰ ঈশ্বৰ তাৰ লগত থাকক। আৰু সি যিহুদা দেশৰ জিৰচালেমলৈ উঠি গৈ ইছৰাইলৰ ঈশ্বৰ জিহুৱাৰ, তেওঁহে ঈশ্বৰ, যি গৃহ জিৰচালেমত আছে তাক পুনৰাই নিৰ্মাণ কৰক। এইখিনিতে এটা মন কৰিবলগীয়া কথা আছে। তেওঁক ঈশ্বৰে এই কাম কৰিবলৈ আজ্ঞা দিছিল, কিন্তু ঈশ্বৰে নিজৰ লোকসমূহক জিৰচালেমলৈ যাবলৈ আজ্ঞা দিয়া নাছিল, কেৱল জিৰচালেমলৈ উভতি যোৱাৰ অনুমতিহে প্ৰদান কৰিছিল। এতিয়া আমি চাৰি নম্বৰ পদটো পাঠ কৰি দিব খুজিছো। আৰু যিকোনো ঠাইত যিকোনো অৱশিষ্ট লোক প্ৰৱাস কৰিছে, সেই ঠাইৰ লোকবিলাকে জিৰচালেমত থকা ঈশ্বৰৰ গৃহৰ নিমিত্তে ইচ্ছামতে এনেই দিয়া বস্তুৰ বাহিৰে ৰূপ, সোণ, নানা দ্ৰব্য আৰু পশু দি তাক সহায় কৰক। উভতি যাবলৈ লোকসমূহক অনুমতি দিয়া হৈছিল। যিসকলে যাবলৈ ইচ্ছা নকৰে তেওঁলোকে সোণ, ৰূপ আৰু অন্যান্য মূল্যৱান বস্তু দি উভতি যোৱা লোকসমূহক সহায় কৰিব লাগিব, যাতে তেওঁলোকে জিৰচালামত মন্দিৰটো নিৰ্মাণ কৰিব পাৰে। পঞ্চম আৰু ষষ্ঠ পদ, তাতে যিহুদা আৰু বিন্যামিনৰ পিতৃবংশৰ মূল মানুহবিলাক, পুৰোহিতবিলাক আৰু লেবিয়া আদি যি মানুহবিলাকৰ মন জিৰচালেমত থকা জিহুৱাৰ গৃহ সাজিবৰ অৰ্থে যাবলৈ ঈশ্বৰে উদগালে, তেওঁবিলাক যাবলৈ উঠিল। পাছে তেওঁবিলাকৰ চাৰিওফালে থকা সকলো লোকে নিজ ইচ্ছাৰে এনেই দিয়া আটাই বস্তুৰ বাহিৰেও ৰূপৰ পাত্ৰ, সোণ, নানা দ্ৰব্য, পশু আৰু বহুমূলীয়া বস্তু দি তেওঁবিলাকৰ হাত সবল কৰিলে। এই কথা আগতে উল্লেখ কৰা হৈছে যে আচলতে খুব কম সংখ্যক লোকহে উভতি যাবলৈ ওলাল। হয়তো মানুহবোৰে বিভিন্ন কাৰণত যাবলৈ নোলোৱাকৈ আছিল, আমি তেওঁলোকক দুখ দিব খোজা নাই, কিন্তু তেওঁলোক উভতি গৈ মন্দিৰ নিৰ্মাণ কৰাটো ঈশ্বৰৰ ইচ্ছা আছিল বুলি আমি ক'ব পাৰোঁ। কিন্তু বহুতো লোক নোযোৱাকৈ থাকিল, তেওঁলোক বাবিল দেশতেই নিগাজী হৈ বহি গৈছিল, হয়তো বাবিল দেশত অতি লাহ বিলাহৰ মাজত আছিল। বহুতো লোক হয়তো বেছ ধনী আছিল, সেইকাৰণে যাব খোজা নাছিল। হয়তো তেওঁলোকে তেওঁলোকৰ জীৱনত ঈশ্বৰৰ সেই আহ্বান অনুভৱ কৰা নাছিল। বাবিল দেশত ৰৈ যোৱা সেই লোকসকলৰ বিষয়ে পাছত আমি পঢ়িবলৈ পাম ইষ্টেৰ পুস্তকত। আমি দেখিম যে তেওঁলোকৰ সেই কাহিনী বৰ উৎসাহজনক নহয়। কিন্তু এই সময়ত আমি এটা ভাল কথা দেখিবলৈ পাওঁ যে যাবলৈ ওলোৱা আৰু নোলোৱা লোকসমূহৰ মাজত কোনো বেয়া ভাৱ নাছিল, কাৰণ তেওঁলোকে যাবলৈ ওলোৱা লোকসমূহক বয় বস্তু দি সহায় কৰিছিল। এই ক্ষেত্ৰত আমি এটা বিশেষ শিক্ষা পাওঁ। আমি সকলো লোকে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবলৈ আন ঠাইলৈ যাবলৈ ঈশ্বৰৰ পৰা আহ্বান নাপাবও পাৰোঁ, কিন্তু সেই আহ্বান নাপালেই যে আমি সেই কাৰ্যলৈ ওলোৱা লোকক সহায় নকৰিম এনে নহয়। সেই মহৎ কাৰ্যলৈ ওলোৱা লোকসকলক আমি বিভিন্ন ধৰণে সহায় কৰাৰ লগতে আমাৰ প্ৰাৰ্থনা আৰু উদগনিৰে সহযোগিতা আগবঢ়াই থাকিব লাগিব। ইজৰাৰ সময়ত জিৰচালেমলৈ উভতি যোৱা সেই লোকসকল বেছিভাগেই দুখীয়া অৱস্থাৰ আছিল, পুৰোহিত, লেবিয়া ইত্যাদি। তেওঁলোক আছিল নম্ৰ লোক। গীতমালাত কোৱা হৈছে, তেওঁ নম্ৰবিলাকক ন্যায় বিচাৰৰ পথত চলায়, নম্ৰবিলাকক নিজৰ পথৰ বিষয়ে শিক্ষা দিয়ে। গীতমালা 25 নম্বৰ গীতৰ 9 নম্বৰ পদ। এই নম্ৰ লোকসকলেই সময়ৰ আহ্বান বুজি পাই ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ জিৰচালেম অভিমুখে ৰাওনা হৈছিল। 7 নম্বৰ পদ, আৰু নবুখদনেজৰে জিহুৱাৰ গৃহৰ যিবোৰ পাত্ৰ জিৰচালেমৰ পৰা নি নিজৰ দেৱতাৰ গৃহত ৰাখিছিল, কুৰছ ৰজাই সেই সকলোকে উলিয়াই দিলে। কুৰছে সেই জিহুৱাৰ গৃহৰ পাত্ৰবোৰ কেনেকৈ পালে বাৰু? বেলছছৰ ৰজাই সেই পাত্ৰবোৰ অপব্যৱহাৰ কৰি থকা কথা আমি দানিয়েল পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈ পঢ়িলে পাওঁ। পাছে বেলছছৰে দ্ৰাক্ষাৰস পান কৰি থাকোঁতে জিৰচালেমত থকা মন্দিৰৰ পৰা তেওঁৰ পিতৃ নবুখদনেজৰে অনা সোণৰ আৰু ৰূপৰ পাত্ৰবোৰত ৰজা আৰু তেওঁৰ প্ৰধান লোকবিলাকে, তেওঁৰ পত্নী আৰু উপপত্নীবিলাকে পান কৰিবৰ অৰ্থে সেই পাত্ৰবোৰ আনিবলৈ আজ্ঞা কৰিলে। তেতিয়া জিৰচালেমত থকা মন্দিৰ ঈশ্বৰৰ গৃহৰ পৰা অনা সেই সোণৰ পাত্ৰবোৰ নিয়া হলত ৰজা আৰু তেওঁৰ প্ৰধান লোকবিলাকে, তেওঁৰ পত্নী আৰু উপপত্নীবিলাকে সেইবোৰত পান কৰিলে। তেওঁবিলাকে দ্ৰাক্ষাৰস পান কৰি কৰি সোণ, ৰূপ, পিতল, লোহা, কাঠ আৰু শিলৰ দেৱতাবোৰৰ প্ৰশংসা কৰিলে। সেই ৰাতিয়েই বাবিল নগৰ দখল কৰিলে মাদিয়াসকলে। পাৰস্য ৰজাসকলে সেই পাত্ৰবোৰ আঁতৰাই ৰাখিলে, আৰু সেইবোৰ যাতে কুৰছ ৰজাৰ হাতলৈ আহে তাৰ প্ৰতি ঈশ্বৰে বিশেষভাৱে চকু দিলে। আৰু এতিয়া সেই পাত্ৰবোৰ পুৰোহিতসকলৰ হাতত পুনৰ গতাই দিয়া হ'ল জিৰচালেমৰ মন্দিৰত পুনৰ ব্যৱহাৰ কৰিবৰ কাৰণে। সেই পাত্ৰবোৰ হিচাপ নিকাচ কৰি সম্পূৰ্ণ ৰাজকীয় মৰ্যাদাৰে উভতাই দিয়া হ'ল। সেই কথা আমি 8 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈ পঢ়িলে এনেদৰে দেখিবলৈ পাওঁ। পাঠ কৰি দিছো। পাৰস্যৰ কুৰছ ৰজাই সেই পাত্ৰবোৰ মিত্ৰদাত ভঁৰালীৰ হতুৱাই উলিয়াই লেখ কৰি জিহুদাৰ অধ্যক্ষ শেষবছৰ হাতত সোধাই দিলে। সেইবোৰ পাত্ৰ লেখ এই: সোণৰ থাল 30খন, ৰূপৰ থাল 1000, কটাৰী 29খন, সোণৰ বাতি 30টা, ৰূপৰ দ্বিতীয় ৰকমৰ বাতি 410টা, আৰু আন আন পাত্ৰ 1000। সৰ্বমুঠ সোণৰ আৰু ৰূপৰ পাত্ৰ 5400 আছিল। দেশান্তৰিত লোকবিলাকক বাবিলৰ পৰা জিৰচালেমলৈ ওলোটাই অনা কালত শেষ বছৰে এই আটাইবোৰ পাত্ৰ লগত লৈ আহিল। ঈশ্বৰৰ মন্দিৰৰ বস্তু পুনৰ উভতি আহিল। প্ৰিয় শ্ৰোতা, ভাবিলে আচৰিত নালাগেনে? ঈশ্বৰে আনকি বাটি, থাল আদি নিৰ্জীৱ বস্তুৰো উচিত ৰক্ষণাবেক্ষণ দিয়া আমি ইয়াত দেখিবলৈ পাইছো। তেন্তে প্ৰভু যীশুৱে তেওঁত আশ্ৰয় লোৱা লোকসমূহক কিমান অধিক পৰিমাণে ৰক্ষণাবেক্ষণ দিব? যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি তেওঁতেই আশ্ৰয় লোৱা কোনো ব্যক্তিকেই কোনেও কেতিয়াও তেওঁৰ হাতৰ পৰা কাঢ়ি দিব নোৱাৰে। যীশুখ্ৰীষ্ট এই কথা নিজ মুখে কোৱা আমি পঢ়িবলৈ পাওঁ জোহনে লিখা শুভবাৰ্তা 10 অধ্যায়ৰ 29 পদত। যীশুখ্ৰীষ্টক গ্ৰহণ কৰি পৰিত্ৰাণৰ সেই নিশ্চয়তা আপুনি গ্ৰহণ কৰিছেনে? প্ৰিয় শ্ৰোতা, যীশুখ্ৰীষ্টৰ হাতত আপুনি সদায় নিৰাপদ হৈ থাকিব যদিহে আপুনি তেওঁতেই আশ্ৰয় লয়। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
প্ৰিয় শ্ৰোতা, ভক্তিবচন অনুষ্ঠানত এয়া আমি প্ৰচাৰ কৰিবলৈ লৈছো নতুন কাৰ্যসূচী ভক্তিসুৰ। এই কাৰ্যসূচীত আমি শ্ৰোতাসকলৰ প্ৰিয় গীতটো প্ৰচাৰ কৰোঁ। আজি আমি প্ৰচাৰ কৰিবলৈ লোৱা এই গীতটো অনুৰোধ কৰিছে গোলাঘাট জিলাৰ সুৰজ গগৈয়ে। গীতটোত কণ্ঠদান কৰিছে কৰ্নিলিয়াছ বসুমতাৰী।
যিসু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো। যিসু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো।
গোৱালপাৰা জিলাৰ আমাৰ প্ৰিয় শ্ৰোতা অশ্বিনী খাকলাৰীৰ অনুৰোধত কর্নিলিয়াছ বসুমতাৰীৰ কণ্ঠৰ এই গীতটো আহক উপভোগ কৰোঁ।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100
আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com আমাৰ ৱেবছাইট www.twr.in
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে কুকরিরে করকলৈ গৈ কুকরিরে করকলৈ গৈ আজি নিবে দিছে আমার হকে ভাল পাওঁ মই সবাকে শুনাই ভাল পাওঁ মই।